আজিৰ আমাৰ আলোচনাৰ কেন্দ্ৰীয় বিষয়টো হৈছে শংকৰদেৱ। শংকৰদেৱৰ সমকালীন সমাজ, শংকৰী সাহিত্য আৰু নৱবৈষ্ণৱ ধৰ্মৰ পটভূমি, প্ৰসাৰ, শংকৰদেৱৰ বিশাল সাহিত্য প্ৰতিভা আদি সন্দৰ্ভত আমি আজি কিছু কথা পাতিম, কিছু কথা তোমালোকক জনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি হেম সৰস্বতী আৰু হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত সন্দৰ্ভত এটা আলোচনা কৰিছিলোঁ, গতিকে সেই সন্দৰ্ভত তোমালোকে আৰু অধিক অধ্যয়ন কৰিবা বুলি আশা কৰিছোঁ। আৰু আমি তাৰ পৰৱৰ্তী যিটো পাঠ আছে, আমি শংকৰদেৱৰ কীৰ্তনৰ হৰমোহন অংশটো পঢ়িব লাগিব। তে সেয়া পঢ়িবলৈ যোৱাৰ আগতে আমি শংকৰদেৱৰ সমকালীন সমাজ, শংকৰী সাহিত্য সন্দৰ্ভত কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু সেইখিনি কথা মই আজি এতিয়া আৰম্ভ কৰিব খুজিছোঁ। মই কেইবাবাৰো উল্লেখ কৰিছোঁ যে শংকৰদেৱ চৰ্চা বা মধ্যযুগৰ অসমীয়া সাহিত্য সমাজ সংস্কৃতি সম্পৰ্কীয় চৰ্চা বা তাৰ আগৰ অসমৰ ইতিহাস সম্পৰ্কীয় চৰ্চা, এই সকলোবিলাক চৰ্চাই এটা বিশেষ গুৰুত্ব লাভ কৰিছিলে বা সেই সকলোবিলাক চৰ্চা মূলতঃ হৈছিলে ঊনবিংশ শতিকাৰ সময়ছোৱাত। সেই সকলোবিলাক চৰ্চাই পাতনি মেলিছিলে। গতিকে নৱবৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় চিন্তা চৰ্চা, সেই সময়ছোৱাৰ ধৰ্মগুৰুসকলৰ চিন্তা ধৰ্মগুৰুসকলৰ কাম কাজ সম্পৰ্কীয় কথাবিলাক, সেইবিলাকৰ অধ্যয়নো মূলতঃ ঊনবিংশ শতিকাতে হৈছিলে। গতিকে প্ৰথমতেই অসমীয়া সাহিত্যৰ কাণ্ডাৰী বেজবৰুৱাই বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱন চৰিত্ৰ লিখিছিল প্ৰথমবাৰৰ কাৰণে, আৰু সেইসমূহৰ আৰু তেওঁলোকৰ ধৰ্মতত্বৰো আভাস দিছিল। তাৰ পাছতে ডক্টৰ বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, ৰাজমোহন নাথ আদি পণ্ডিতে বৈষ্ণৱ ধৰ্মৰ বিভিন্ন দিশ চালি জাৰি চাইছে আৰু শংকৰদেৱ প্ৰতিভাৰো তেওঁলোকে বিভিন্ন ধৰণে মূল্যায়ন কৰিছে। তেওঁলোকৰ গ্ৰন্থবিলাকৰ সৈতে সম্ভৱতঃ তোমালোক পৰিচিত, সেই সম্পৰ্কেও পিছত আমি কথা পাতিম। গতিকে বেজবৰুৱাই যি শংকৰদেৱ চৰ্চা কৰিছিলে বা বেজবৰুৱাই বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় যি চিন্তা চৰ্চা কৰিছিলে, সেই চিন্তা চৰ্চাখিনি তেখেতে অসমীয়া জাতীয়তাবাদৰ ভেটি হিচাপে দাঙি ধৰিছিলে। সেই চিন্তা চৰ্চাখিনিৰ জৰিয়তে তেওঁ অসমীয়া জাতীয়তাবাদৰ এটা ভেটি নিৰ্মাণ কৰাৰ চেষ্টা কৰিছিলে। আৰু সত্যেন্দ্ৰনাথ শৰ্মায়ো পৰৱৰ্তী সময়ছোৱাত সেই কামটোৱেই কৰিছিলে। তাৰ পাছৰ কালত গোটেই বিষয়টোকে বস্তুনিষ্ঠভাৱে সামগ্ৰিক দৃষ্টিকোণেৰে চোৱাৰ এটা প্ৰৱণতা অসমীয়া বৌদ্ধিক সমাজত সৃষ্টি হ'ল। আৰু সেই যিটো প্ৰৱণতা, তাৰ আৰম্ভ কৰিছিল ভৱানন্দ দত্তই। মই ইতিমধ্যে অসমৰ বৌদ্ধিক ইতিহাসত ভৱানন্দ দত্তৰ গুৰুত্ব সন্দৰ্ভত তোমালোকক কৈছিলোঁ। গতিকে শংকৰদেৱ চৰ্চা তথা নৱবৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় চিন্তা চৰ্চাক নতুন দিশেৰে চোৱাৰ ক্ষেত্ৰতো ভৱানন্দ দত্তৰ গুৰুত্ব আছে। আৰু তাৰ পিছতে আমি দেখা পাওঁ যে ডক্টৰ অমলেন্দু গুহ, ডক্টৰ হীৰেণ গোহাঁই, শিৱনাথ বৰ্মন, অনিল ৰায়চৌধুৰী আদি ব্যক্তিয়ে শংকৰদেৱ বা নৱবৈষ্ণৱবাদ বা সেই সময়ছোৱাৰ মধ্যযুগৰ সমাজ জীৱন সম্পৰ্কীয় কথাবিলাক নতুন ধৰণে বিশ্লেষণ কৰিবলৈ যত্ন কৰিছে। আৰু এই ক্ষেত্ৰত এখন অতি পঠনীয় কিতাপ হিচাপে মই তোমালোকৰ আগত এখন কিতাপৰ নাম ক'ব খুজিছোঁ, আৰু সেইখন হৈছে অসমৰ সমাজ ইতিহাসত নৱবৈষ্ণৱবাদ। গ্ৰন্থখনৰ লেখক হৈছে অনিল ৰায়চৌধুৰী। তদুপৰি তোমালোকে হৰিনাৰায়ণ দত্তবৰুৱাৰ প্ৰাচীন কামৰূপীয়া কায়স্থ সমাজৰ ইতিবৃত্ত, অমলেন্দু গুহৰ বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ আজি গ্ৰন্থ তোমালোকে পঢ়িব পাৰা, আৰু সেইসমূহে আমাক সেই যুগটোক নতুন ধৰণে চোৱাৰ এটা দৃষ্টি আমাক প্ৰদান কৰিব। আমি সকলোৱে এটা কথা জানো বা সেই কথা কৈ থকাৰো প্ৰয়োজন নাই যে শংকৰদেৱে যিটো ধৰ্ম প্ৰচাৰ কৰিছিলে নৱবৈষ্ণৱ ধৰ্ম, সেই যিটো ধৰ্ম, সেই ধৰ্মটোৱে সমগ্ৰ অসমতে বা সেই সময়ছোৱাৰ যি অসমৰ পৰিসীমা য'লৈ য'লৈকে বিস্তৃত হৈ আছিলে সেই গোটেই ক্ষেত্ৰতে এটা প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু সেই যিটো ধৰ্ম, তাক আমি নৱবৈষ্ণৱ ধৰ্ম, নাম ধৰ্ম, একশৰণ ভাগৱতী ধৰ্ম আদি বিভিন্ন নামেৰে জানো। সি যি কি নহওক, সেই ধৰ্মটোৱে ধৰ্মীয় ক্ষেত্ৰতেই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সাংগীতিক ক্ষেত্ৰতেই হওক, সংগীতটো সংস্কৃতিৰ মাজতে সোমাই পৰিব, এই সকলো ক্ষেত্ৰতে সাংস্কৃতিক, ধৰ্ম, সামাজিক সকলো ক্ষেত্ৰতে এটা যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰিছিলে বুলি আমি ইতিমধ্যে সকলোৱে জানো। আৰু সেই যিটো ভূমিকা, সেইটো বৰ্তমানো আমাৰ সমাজত সেইটো সম্পৃক্ত হৈ আছে। আৰু সেই যিটো শংকৰদেৱৰ বিশাল প্ৰতিভা বা শংকৰদেৱৰ প্ৰচুৰ অধ্যয়ন, শংকৰদেৱৰ দাৰ্শনিক উপলব্ধি, ইয়াৰ জৰিয়তেই সেইটো সম্ভৱ হৈছিলে। আৰু কেৱল অসম উপত্যকাতে নহয়, বৰ্তমানৰ অসম উপত্যকাতেই নহয়, শংকৰদেৱৰ সেই যিটো ধৰ্মীয় দৰ্শন বা সেই যি নৱবৈষ্ণৱ ধৰ্ম, সেই ধৰ্মৰ প্ৰভাৱ কোচবিহাৰ, উত্তৰবংগ, আনকি পূৰ্ববংগৰ ঢাকা পৰ্যন্ত বিস্তাৰিত হৈছিলে। আৰু শংকৰদেৱৰ সেই ধৰ্মক পৰৱৰ্তী সময়ছোৱাত প্ৰতিষ্ঠা কৰাত, তাৰ প্ৰসাৰ কৰাত দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ, বংশী গোপালদেৱ, গোপাল আতা, পদ্ম আতা, মথুৰা দাস, বুঢ়া আতা, ৰামচৰণ ঠাকুৰ, পুৰুষোত্তম ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ, দামোদৰ আতা, অনন্ত আতা, নাৰায়ণ ঠাকুৰ, শ্ৰী যদুমণি, অনিৰুদ্ধদেৱ আদি যিসকল সাধক আছিলে, নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা আছিলে, তেওঁলোকে সেই ধৰ্মটোক আগুৱাই লৈ গৈছিলে। আৰু আমি সপ্তদশ শতিকা আৰু অষ্টাদশ শতিকাৰ সময়ছোৱাত এই ধৰ্মটোৱে সমগ্ৰ অসমত, সেই সময়ছোৱাৰ অসম ভূমিত এটা খুব শক্তিশালী এটা প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু এই যিটো ভক্তি আন্দোলন, আমি যাক ভক্তি আন্দোলন বুলি কওঁ, আৰু সেই যিটো নৱবৈষ্ণৱ ধৰ্মৰ যিটো সুদূৰপ্ৰসাৰী আন্দোলন, সেই আন্দোলনটোৰ পটভূমি সম্পৰ্কে আমি কিছু কথা জনাৰ প্ৰয়োজন, বা কেনেকৈনো অসমত নৱবৈষ্ণৱ ধৰ্মই এনেকুৱা এটা প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিলে, সেই কথাখিনি জানিবৰ কাৰণে আকৌ আমি তাৰ আগৰ ধৰ্মীয় অৱস্থিতি বা অসমৰ ধৰ্মীয় ইতিহাসটো কিছু পৰিমাণে দৃষ্টি নিক্ষেপ কৰাটো ভাল। কাৰণ আমি, মই ইতিমধ্যেই ক্লাছ আৰম্ভ কৰাৰ আগতে কৈছিলোঁ যে আমি যেতিয়া পাঠ এটা পঢ়িবলৈ যাম, তাৰ লগতে আমি সেই সময়ছোৱাৰ সমসাময়িক সমাজখনকো আমি জানিব লাগিব, তাৰ আধাৰতহে আমি পাঠটোক বিচাৰ কৰিম বা তাৰ আধাৰতহে আমি পাঠ এটা অধ্যয়ন কৰিবলৈ যাম। গতিকে আমি মধ্যযুগৰ সমাজ সংস্কৃতিৰ বিষয়ে নজনাকৈ মধ্যযুগৰ সাহিত্য পাঠ এটাৰ বিষয়ে অধ্যয়ন কৰিবলৈ যোৱাটো খুব যুক্তিকৰ কথা নহ'ব বুলি মই বিশ্বাস কৰিছোঁ। আমি ইতিমধ্যে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত পঢ়িছোঁ, আৰু আমি আৰু এটা কথা গম পাওঁ যে প্ৰথমবাৰৰ কাৰণে ভাৰতৰ প্ৰাদেশিক ভাষাসমূহৰ ভিতৰত মাধৱ কন্দলীয়ে অসমীয়া ভাষালৈ ৰামায়ণ অনুবাদ কৰিছিলে বা ৰামায়ণ তেওঁ ৰচনা কৰিছিলে। গতিকে সেই যি দুটা সাহিত্য কৃতি, যে শংকৰদেৱৰ আগত ৰচিত হোৱা, শংকৰী যুগ আৰম্ভ হোৱাৰ আগত, প্ৰাক শংকৰী যুগ বুলি আমি যিটো শিশু সময় কওঁ, সেই সময়ছোৱাত ৰচনা হোৱা মাধৱ কন্দলীৰ ৰামায়ণ বা হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতে কিন্তু এটা কথা প্ৰমাণ নকৰে যে সেই সময়ছোৱাত অসমত হিন্দু ধৰ্ম বা বৈষ্ণৱ সংস্কৃতি খুব শক্তিশালী ৰূপত আছিলে। কাৰণ এইটো কথা আমাৰ ধাৰণাটো হ'বই পাৰে যে ভাৰতৰ অন্যান্য সকলো প্ৰাদেশিক ভাষাৰকৈ আগত অসমীয়ালৈ ৰামায়ণ অনুদিত হৈছে। হেম সৰস্বতীয়ে তেতিয়াই সেই ত্ৰয়োদশ চতুৰ্দশ শতিকাৰ সময়ছোৱাতেই, চতুৰ্থ শতিকাৰ আগভাগতেই তেওঁ প্ৰহ্লাদ চৰিতৰ দৰে ইমান এখন মানে সুনিপুণ, এখন সাৰ্থক কাব্য ৰচনা কৰি থৈ গৈছে। গতিকে সেইটো পৰিৱেশ পাবৰ কাৰণে, সেই পটভূমিটো পাবৰ কাৰণেতো তেতিয়া হিন্দু ধৰ্ম বা বৈষ্ণৱ সংস্কৃতি খুব শক্তিশালী ৰূপত থাকিব লাগিব। কিন্তু সেইটো এটা খুব সত্য কথা নহ'ব। সেই পণ্ডিতসকলে, যিসকলে ইতিহাস অধ্যয়ন কৰিছে, তেওঁলোকে সেইটো কথা ক'ব খুজিছে যে অসমত হিন্দু ধৰ্মৰ যি ব্যাপ্তি বা হিন্দু ধৰ্মৰ যিটো প্ৰসাৰ, সেইটো কিন্তু খুব সেই সময়ছোৱাত শক্তিশালী আছিল বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত, শংকৰদেৱৰ সময়ছোৱাতে হওক বা তাৰ পৰৱৰ্তী সময়ছোৱাত, অসমত বৈষ্ণৱ ধৰ্ম বা হিন্দু সংস্কৃতিয়ে এটা বিশাল বা এটা শক্তিশালী এটা অৱস্থা, সেই সংস্কৃতি লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু 19 শতিকালৈকে অসমত হিন্দু ধৰ্মৰ এই যিটো বিকাশৰ স্তৰ বা সেই যিটো প্ৰতিষ্ঠাৰ যিটো বিৱৰ্তন, সেই সম্পৰ্কে কেইটামান দিশ মই ইতিমধ্যে উল্লেখ কৰি যোৱা অসমৰ সমাজ ইতিহাসত নৱবৈষ্ণৱ বৈষ্ণৱবাদ নামৰ যিখন গ্ৰন্থ তাত অনিল ৰায়চৌধুৰীয়ে আলোচনা কৰিছে। মই কথাকেইটা পইণ্টছকেইটা তোমালোকক কৈ দিছোঁ যে প্ৰথমটো পৌৰাণিক হিন্দু ধৰ্মৰ প্ৰসাৰণ আৰু সংহতকৰণ, দ্বিতীয়টো কেইবাটাও শাসক পৰিয়াল তথা বংশক দৈৱিক মৰ্যাদা প্ৰদান কৰি হিন্দু ধৰ্মত দীক্ষিতকৰণ, সেইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট, ইয়াৰ আলোচনা আমি পিছতো কৰিম, যে কেইবাটাও শাসক পৰিয়াল তথা বংশক দৈৱিক মৰ্যাদা মানে হিন্দু ধৰ্মীয় দৈৱিক মৰ্যাদা প্ৰদান কৰি হিন্দু ধৰ্মত দীক্ষিত কৰা হৈছিল। তৃতীয়টো নতুন মঠ মন্দিৰ আৰু থান আদি সজা আৰু পুৰণিবোৰক নতুনকৈ সজোৱা, সেইটোতো আছিলেই, মঠ মন্দিৰ প্ৰতিষ্ঠা হৈছিলে, সত্ৰানুষ্ঠান আদিৰ প্ৰতিষ্ঠা হৈছিলে, গতিকে সেই অনুষ্ঠানবিলাকে বৈষ্ণৱ ধৰ্মক বা হিন্দু ধৰ্মীয় সংস্কৃতিক অসমত প্ৰতিষ্ঠা কৰাত বৰঙণি আগবঢ়াইছিলে। আদিবাসীসকলৰ পীঠ তথা পবিত্ৰ স্থানবোৰক হিন্দু বা পৌৰাণিক কাহিনীৰ লগত জড়িত কৰি তাক হিন্দু পীঠস্থানলৈ ৰূপান্তৰকৰণ, সেইটো এটা খুব গুৰুত্বপূৰ্ণ আন এটা বিষয়, আন এটা প্ৰসংগ, যে আদিবাসীসকল মানে অসমৰ খিলঞ্জীয়া যিবিলাক জনজাতীয় লোক আছিলে তেওঁলোকৰ যিবিলাক পবিত্ৰ স্থান সেইসমূহক হিন্দু পৌৰাণিক কাহিনীৰ সৈতে যোগ কৰি সেইবিলাকক হিন্দু পীঠলৈ ৰূপান্তৰকৰণ কৰা হৈছিল। ফলশ্ৰুতিত কি হৈছিলে, সেই পীঠস্থানসমূহৰ যিসকল অনুগত বা সেই তাত যিসকলে সেৱা কৰিছিলে সেই যিখিনি জনসমষ্টি, সেই জনসমষ্টি লাগে লাগে সেই জনসমষ্টিসমূহ লগে লগে বা লাহে লাহে সেই জনসমষ্টিসমূহ হিন্দু ধৰ্মৰ মাজৰ বিত্তৰ মাজত সোমাই পৰিছিলে। তাৰপিছতে জনসমাজক ব্যাপক ভিত্তিত সংবেদন কৰিব পৰা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰ, গতিকে এই পূৰ্বকৃত এই প্ৰয়াসবিলাকতো চলিয়ে আছিলে, তাৰ লগতে নৱবৈষ্ণৱ ধৰ্মৰ যিটো আন্দোলন হ'ল সেই আন্দোলনটোৱে জনসাধাৰণৰ মাজত এটা ব্যাপক গণভিত্তি এটা লাভ কৰিছিলে আৰু সেই ধৰ্মটোক প্ৰতিষ্ঠা কৰাত এটা ভূমিকা গ্ৰহণ কৰিছিলে আৰু লগতে কলা আৰু সাংস্কৃতিক ক্ষেত্ৰখনত নতুন এটা যুগৰ সূচনা কৰিছিলে। গতিকে এই যিবিলাক স্তৰ আছিলে বা এই যিবিলাক কাৰক আছিলে এই কাৰকবিলাকে কালক্ৰমত লাহে লাহে অসমত বৈষ্ণৱ ধৰ্ম বা হিন্দু সংস্কৃতি, কাৰণ বৈষ্ণৱ ধৰ্মটো হিন্দু সংস্কৃতিৰে এটা পাৰ্ট, এটা অংশ বুলি আমি ক'ব পাৰোঁ, গতিকে যদিও আমাৰ অসমত মানে তাৰ যিটো ৰূপ সেইটো ভাৰতৰ উত্তৰ ভাৰতীয় হিন্দু সংস্কৃতিৰ সৈতে নিমিলে, সেইকাৰণে আমি তাক নৱবৈষ্ণৱ ধৰ্ম বা সেইটোক আমি একখন ভাগৱতী ধৰ্ম বা বেলেগ ধৰণে আমি ক'ব যত্ন কৰোঁ, কি যি কি নহওক মূল সুঁতিটো বা মূল উৎসটো যিহেতু হিন্দু ধৰ্ম, গতিকে হিন্দু সংস্কৃতি বা বৈষ্ণৱ সংস্কৃতি অসমত প্ৰতিষ্ঠা হোৱাত এই কাৰকবিলাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। গতিকে তেনেকৈয়ে অসমত হিন্দু ধৰ্মটো বিস্তাৰ হৈছিলে, হিন্দু ধৰ্মটোৱে অসমৰ সমাজ জীৱনক প্ৰভাৱিত কৰিছিলে। এটা কথা আমি ক'ব লাগিব যে এটা কথা উল্লেখযোগ্য যে জনসংখ্যাৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ বা বিভিন্ন পণ্ডিতে সেই সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণা কৰি এটা সিদ্ধান্তত উপনীত হৈছে যে প্ৰাক শংকৰী যুগৰ সময়ছোৱাত বা শংকৰদেৱৰ সমকালীন সমাজখনতো যিখন অসম মুলুক আছিলে বা যিখন অসম আছে এতিয়াও যিখন অসমৰ ভৌগোলিক যিটো সীমা আছে তাত আৰ্য হিন্দু মূলৰ বংশধৰ বা আৰ্য হিন্দু মূলীয় মানুহ খুবেই কম আছিলে, আৰ্য হিন্দু মূলীয় মানুহ খুব কম, বেছিভাগ মানুহেই পিছত হিন্দু হৈছিলে বা বেছিভাগ মানুহ সৰহভাগেই হিন্দু ধৰ্ম পিছত গ্ৰহণ কৰিছিলে। আচলতে সকলোবিলাক জনসমষ্টিৰে বিভিন্ন জনসমষ্টিৰ পৃথক পৃথক ধৰ্মীয় নীতি নিয়ম আছিলে, পৃথক ৰীতি নীতি আছিলে আৰু সমাজ পদ্ধতিও বেলেগ বেলেগ আছিলে আৰু তাৰ মাজতে আকৌ মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰৱৰ্তিত হৈ থকাও বহুতো জনগোষ্ঠী অসমত সেই সময়ছোৱাত আছিলে। গতিকে এইখন অসমত অৰ্থাৎ সেই সময়ছোৱাৰ সেই অসমখনত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা হোৱাত বা হিন্দু ধৰ্মৰ প্ৰসাৰ হোৱাত বিভিন্ন প্ৰত্যাহ্বান আহিছিলে। কাৰণ তাতে এটা উল্লেখযোগ্য কথা হ'ল যে আমি এটা কথা জানো যে আৰ্য হিন্দু যি সমাজ পদ্ধতি, সেই সমাজ পদ্ধতিৰ বুনিয়াদ বা সেই সমাজ পদ্ধতিৰ ভেটিটো হৈছে বৰ্ণাশ্ৰম। আমি বৰ্ণৰ কথা জানো যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, ক্ষুদ্ৰ। গতিকে এই যিটো নেকি বৰ্ণ ব্যৱস্থা হিন্দু ধৰ্মীয় সাংস্কৃতিক জীৱন বা সামাজিক জীৱনত আছিলে, সেই যিটো নেকি ব্যৱস্থা, এই ব্যৱস্থাটো অসমত সেইটো প্ৰতিষ্ঠা কৰাত বা তেনেধৰণৰ এটা কালচাৰ অসমত গঢ় দিয়াত যিসকল প্ৰচাৰক আছিলে বা যিসকলে অসম ভূমিক হিন্দুৱাইজ কৰিবলৈ যত্ন কৰিছিলে, তেওঁলোকৰ কাৰণে সেইটো খুব সহজ কথা নাছিলে। কাৰণ এই অঞ্চলৰ শাসনকৰ্তাবিলাকো আছিলে হিন্দু, সেই অঞ্চলৰ শাসনকৰ্তাসকলো হিন্দুমূলীয় নাছিলে আৰু অধিকাংশ প্ৰজাই আছিলে নন হিন্দু। গতিকে এই যিটো নেকি প্ৰক্ৰিয়া যে অসমক হিন্দুকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত হিন্দু ধৰ্মৰ পৃষ্ঠপোষকসকল কিন্তু কিছু পৰিমাণে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে। কিন্তু সেই যি কি নহওক, ৰাজকীয় পৃষ্ঠপোষকতাতে কিন্তু সেই কামটো প্ৰথম আৰম্ভ হৈছিলে। যে আমি বিভিন্ন শিলালিপি, তাম্ৰলিপিত আমি এই নিদৰ্শনটো পাওঁ যে অসমত ব্ৰাহ্মণসকলক ভূমিদান কৰা হৈছিলে, ৰজাসকলে ভূমিদান কৰিছিলে। গতিকে সেই ব্ৰাহ্মণসকলৰ ভূমিদান কৰা যিটো নিয়ম, যে ব্ৰাহ্মণসকলেতো খেতি নকৰে, খেতি কৰাটো তেওঁলোকৰ কাম নহয়, এইটো লিখা আছে বিভিন্ন ধৰণৰ হিন্দু ধৰ্মীয় শাস্ত্ৰত যে খেতি নকৰা ব্ৰাহ্মণসকলক কিন্তু ভূমিদান কৰা হৈছিলে। গতিকে সেই কামটো আমাৰ ৰাজকীয় পৃষ্ঠপোষকতাত আৰম্ভ হৈছিলে আৰু লাহে লাহে ব্ৰাহ্মণসকল সমাজত এটা প্ৰতিপত্তিশালী শ্ৰেণীত পৰিণত হ'বলৈ আৰম্ভ কৰিছিলে। আৰু লগতে শাসক পৰিয়ালক দৈৱিক মৰ্যাদা প্ৰদান কৰা হৈছিলে। যে যিবিলাক শাসক পৰিয়াল আছিলে, সেইটো খুব এটা ইণ্টাৰেষ্টিং কথা, মই এইটো পিছতো ক'ম। আৰু যে শাসক বংশবিলাক যিবিলাক আছিলে, ধৰা কছাৰীসকলৰ শাসনকৰ্তাজনক বা খাচীসকলৰ শাসনকৰ্তাজনক, তেওঁলোকক কোৱা হৈছিলে যে আপোনালোক আমুক মানে বা কোনো অন্য কোনো হিন্দু দেৱতাৰ সৈতে তেওঁলোকৰ জন্ম বৃত্তান্তটো সংযোগ কৰা হৈছিলে, যে এনেকৈ আপোনালোকৰ বংশটো আমুক দেৱতাৰ দ্বাৰা তেওঁলোকৰ আপোনালোক বংশধৰ। গতিকে ৰাজকীয় যিসকল ৰজা আছিলে বা যিসকল শাসনকৰ্তা আছিলে, তেওঁলোকক হিন্দু দেৱতাৰ সৈতে তেওঁলোকৰ যোগসূত্ৰ স্থাপন কৰা হৈছিলে আৰু ফলত তেওঁলোকেও নিজকে সেইটো জনাৰ পিছত বা সেই যিটো নেকি চক্ৰান্ত বা এইটো আমি ষড়যন্ত্ৰ বুলি কওঁ বা যিয়ে নকওঁ, বা এইটো ভাল কথাও হ'ব পাৰে, এইটো আমি কেনেকৈ গ্ৰহণ কৰোঁ এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব, যে সেই যিটো কৰা হৈছিলে সেইটোৰ প্ৰতি সেই যিসকল ৰজা বা শাসনকৰ্তা আছিলে তেওঁলোকো কালক্ৰমত হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিলে। আৰু আকৰ্ষিত হোৱাৰ ফলশ্ৰুতিত এটা কি হৈছে, শাসক আৰু শাসিতৰ মাজত এটা ব্যৱধান বৃদ্ধি পাইছিলে। যে শাসকসকল যেতিয়া দেৱতাৰ প্ৰতিনিধি হ'বলৈ আৰম্ভ কৰিলে, লগে লগে শাসিতসকল প্ৰজাসকলৰ সৈতে শাসকসকলৰ ব্যৱধানটো বহুত পৰিমাণে বৃদ্ধি পাই গ'ল। কাৰণ তাৰ আগতে প্ৰজাসকলৰে অংশ আছিলে শাসকসকল, তেওঁলোক তাৰে কোনো প্ৰতিনিধি আছিলে শাসকসকল, যিহেতু অসমৰ যিখন সমাজ সেইখন ট্ৰাইবেল জনজাতীয় মূলীয় সমাজ আছিল বুলিয়ে কোৱা হয়। গতিকে সেই যিটো সামাজিক গাঁথনি, সেই গাঁথনিৰ ওপৰত কিন্তু এই হিন্দু সংস্কৃতি বা হিন্দু সমাজ ব্যৱস্থাৰ আগমনে কিন্তু এটা বেলেগ ধৰণৰ প্ৰভাৱ এটা বিস্তাৰ কৰিছিলে। আৰু সেই যিটো কাম, সেই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হোৱাত সেই যিটো শাসক শাসিতৰ ব্যৱধানটো বৃদ্ধি কৰাত কিন্তু এই কামটোৱে খুব এইটো এইটো এই কাৰ্যটোৰ জৰিয়তে খুব সহজসাধ্য হৈ পৰিছিলে, যে শাসনকৰ্তাসকলক কোনো দৈৱিক মৰ্যাদা প্ৰদান কৰাটো। গতিকে এই যিবিলাক নেকি প্ৰক্ৰিয়া হৈ আছিলে, আৰু অসমত সেই সময়ছোৱাত চুতীয়াসকলৰ শাসন খুব গুৰুত্বপূৰ্ণ আছিলে আৰু তেওঁলোকে প্ৰথম এই হিন্দু সংস্কৃতিৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁলোকে হিন্দু সংস্কৃতি গ্ৰহণ কৰিছিলে বুলি জনা যায়। চুতীয়াসকলৰ লগত অন্য এফালে নামনিত আছিলে বাৰ ভূঞাসকল। আমি গোটেই কথাখিনি যে মই কৈ আছোঁ, এই মানে অসমৰ এই যিটো হিন্দুকৰণ, যিটো বা হিন্দু ধৰ্মৰ আৰম্ভণি বা
প্ৰচাৰ প্ৰসাৰৰ কথাখিনি যে কৈ আছোঁ, ইয়াৰ যিটো কাৰণ সেইটো হৈছে মই বাৰভূঞা বা শংকৰদেৱৰ ওচৰলৈ আহিবৰ কাৰণে কথাখিনি কৈ থকা হৈছে যে চুতীয়াসকলৰ নামনিত বাৰভূঞাসকলৰ ৰাজপুঞ্জ আছিলে। বাৰভূঞাসকল সামন্ত শ্ৰেণীৰ আছিলে, তেওঁলোকে একো একোটা অঞ্চল শাসন কৰিছিলে আৰু এই তেওঁলোকৰ লগত কমতা গৌড়, কমতাপুৰ মানে গম পাইছা, কমতা গৌড় আদি দেশৰ সৈতে, আদি ৰাজ্যৰ সৈতে তেওঁলোকৰ খুব সঘন যোগাযোগ আছিলে। আৰু নামনি আৰু মধ্য অসমত সেয়েহে আমি হিন্দু ধৰ্মৰ এটা সমাজ পদ্ধতি এটা লাহে লাহে শক্তিশালী হ'বলৈ আৰম্ভ কৰিছিলে, কাৰণ বাৰভূঞাসকলো আছিলে হিন্দু সংস্কৃতিৰ বাহক, চুতীয়াসকলেও হিন্দু সংস্কৃতি গ্ৰহণ কৰিছিলে আৰু কামৰূপত অতীজৰে পৰা হিন্দু সংস্কৃতিৰ চৰ্চা আছিলে। উপকণ্ঠ অঞ্চলবিলাকৰ ৰজাসকলৰ কথাটো বেলেগ, তেওঁলোক লাহে লাহে হিন্দুৱাইজ হ'বলৈ আৰম্ভ কৰিছিলে। গতিকে সেই হিন্দু যিটো সমাজ গাঁথনি, যে হিন্দু সংস্কৃতিৰ যিটো সামাজিক গাঁথনি, সেই গাঁথনিটো মানে নামনিৰ পৰা উজুতিলৈ ক্ৰমাৎ শিথিল হৈ গৈছিলে বুলি আমি ক'ব পাৰোঁ, যে ক্ৰমাৎ মানে শিথিল আছিলে, যে নামনিত যিহেতু নামনিৰ সৈতে বংগৰ এটা খুব ওতঃপ্ৰোত সম্পৰ্ক আগৰে পৰা আছিলে, গতিকে তাতে হিন্দু সংস্কৃতিৰ প্ৰভাৱটো খুব শক্তিশালী ৰূপত আছিলে আৰু মধ্য অসমত তাতকৈ কিছু কম আছিলে, তাৰ উজনি অসমত একেবাৰে নাছিলে, তাতে সম্পূৰ্ণ জনজাতীয় বা তেনেকুৱা ধৰণৰ জনগোষ্ঠীয় ধৰ্মীয় ৰীতি নীতি তাত মানে গুৰুত্ব লাভ কৰিছিলে, সামাজিক ৰীতি নীতিয়ে গুৰুত্ব লাভ কৰিছিলে। গতিকে উজনিৰ আদিবাসীসকলৰ মাজত, আদিবাসী শব্দটো মই অনিল ৰায় চৌধুৰীয়ে প্ৰয়োগ কৰাৰ ফালৰ পৰা কৈ আছোঁ, যে যিসকল খিলঞ্জীয়া জনগোষ্ঠীৰ উজনিৰ ফালে আছিলে তেওঁলোকৰ নিজা পুৰোহিত শ্ৰেণী আছিলে, তাতে মানে ব্ৰাহ্মণসকলে যে পুৰোহিতালি কৰিব লাগিব, ব্ৰাহ্মণসকলে যে যাগ যজ্ঞ কৰিব লাগিব, তেনেকুৱা কোনো ধৰণৰ নিয়ম নাছিলে, নিজা পুৰোহিত শ্ৰেণী আছিলে। আৰু আমি সেইটো জানোৱেই যে মিচিমি ব্ৰাহ্মণ আছিলে, দেউৰীসকলে পূজা কৰিছিলে, বাইলুং আছিলে আহোমৰ, গতিকে নিজা এক ব্ৰাহ্মণ শ্ৰেণী তেওঁলোকৰ মাজত আছিলে। আৰু এই যি নেকি নামনি অসমত যিটো হিন্দু সংস্কৃতি বা হিন্দু ধৰ্মীয় যি ৰাজকীয় পৃষ্ঠপোষকতা বা ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিলেই নামনি অসমত কামৰূপত অতীজৰে পৰাই হিন্দু সংস্কৃতিয়ে, গতিকে সেইটো কালক্ৰমত সমগ্ৰ অসমলৈ কেনেকৈনো বিস্তাৰিত হ'ল সেই কথাখিনি ক'বলৈ মই চেষ্টা কৰি আছোঁ। গতিকে সেই যি নেকি হিন্দু সংস্কৃতিৰ পৃষ্ঠপোষকসকল লাহে লাহে ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিলে, তাৰপিছত বাৰভূঞা বা চুতীয়া আদিসকলেও হিন্দু সংস্কৃতিক আঁকোৱালি ল'লে, গতিকে সেই হিন্দু মত বা হিন্দু সংস্কৃতি লাহে লাহে এটা শক্তিশালী মতত পৰিণত হোৱা আৰম্ভ কৰিলে। আৰু সেই সময়ছোৱাত যিসমূহ জনজাতীয় ৰজা বা যিসমূহ অন্যান্য জাতি জনগোষ্ঠী আছিলে, যিসকলে হিন্দু সংস্কাৰ বা বেদ পন্থা অনুসৰণ কৰা নাছিলে বা হিন্দু সংস্কাৰ তেওঁলোকে গ্ৰহণ কৰা নাছিলে, তেওঁলোকে নিজা ধৰ্মীয় সংস্কাৰ বা নিজা ধৰ্মীয় ৰীতি নীতি লৈ তেওঁলোক আছিলে, সেই মানুহখিনিক বা সেই যিসকল সেই সমাজবিলাকক বৌদ্ধ আখ্যা দিয়া হৈছিল। সেইটো বৌদ্ধ শব্দৰ সৈতে হয়তো জড়িত, তাৰ মাজত বৌদ্ধ আচাৰো হয়তো বহুতে পালন কৰিছিলে, সেইটো বৰ বেলেগ প্ৰসংগ। গতিকে হিন্দু পুৰোহিত বা যাজকসকলে যিবিলাক পুথি ৰচনা কৰিছিলে, যোগিনীতন্ত্ৰ, ৰুদ্ৰজামল আদি যিবিলাক পুৰণি পুথি আছিলে, সেই পুৰণি পুথিবিলাকক হিন্দু সংস্কাৰ নমনাসকলক অতি নিচ, তেওঁলোকৰ ঘৃণিত ৰূপত তেওঁলোকৰ কথা ব্যাখ্যা কৰা হৈছে, নিচ, পাপী, প্ৰাসণ্ড, ব্যভিচাৰী বুলি কোৱা হৈছে। মই গতিকে সেই যিটো নেকি সেই যি সামাজিক পৰিমণ্ডল, সেই সামাজিক পৰিমণ্ডলৰ কিন্তু ঊৰ্ধত শংকৰদেৱো নাছিলে। শংকৰদেৱেও সেই যিটো প্ৰচলিত হিন্দু সংস্কৃতি বা হিন্দু সমাজ জীৱনৰ যিবিলাক নেকি বিশ্বাস, সেই বিশ্বাসৰ বহু কথা শংকৰদেৱেও মানি লৈছিলে, কিন্তু শংকৰদেৱৰ উদাৰতা, শংকৰদেৱৰ ধৰ্মনিৰপেক্ষতাই পিছত শংকৰদেৱক বেলেগ ধৰণে প্ৰতিষ্ঠা কৰিলে, সেইখিনি কথা আমি ক'বলৈ যাম। কিন্তু শংকৰদেৱৰ মাজতো যে কিছুমান মানে নেতিবাচক বা কিছুমান লিমিটেশ্যনছ আছে, সেই কথাখিনিও আমি পাতিব লাগিব। উদাহৰণস্বৰূপে লিখিছে শংকৰদেৱে যে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক, মানে অসম মানে আহোম, আহোম মুলুক, আহোম মুলুক ধোবা যে তুৰুক
কুমাৰ ম্লেচ চণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱ কৰ সংকটে পবিত্ৰ হয়। যে ইয়াতে অৰ্থটো হৈছে যে কিৰাত কছাৰী খাচী গাৰু মিৰি জবন গোৱাল আহোম ধুবা কুমাৰ ম্লেচ চণ্ডাল আদি যিবিলাক জাতি জনগোষ্ঠী আছে যিসকল হিন্দু নহয় সেই সময়ত সেই যিবিলাক নৰ আছে সেইবিলাক পাপী আনু পাপী নৰ কৃষ্ণ সেৱ কৰ সংকট পবিত্ৰ হয়। তেওঁলোক পবিত্ৰ হ'ব যদিহে কৃষ্ণক সেৱা কৰে বা কৃষ্ণ বা হিন্দু ধৰ্ম যদি গ্ৰহণ কৰে হিন্দু সংস্কৃতিৰ মাজলৈ যদি আহে তেওঁলোক পবিত্ৰ হ'ব। এই সকলোবিলাক মানে পাপী সেই সকলোবিলাক জাতি জনগোষ্ঠী। মই কথাখিনি ব্যাখ্যা কৰিম পিছত কিয়নো শংকৰদেৱে তেনেকৈ ক'বলগীয়া হৈছিলে বা সেই সময়ছোৱাৰ সামাজিক পৰিস্থিতিয়ে তেওঁক কেনেকৈ কেনেকুৱা দিশবিলাক নিয়ন্ত্ৰণ কৰিছিলে। যে গতিকে এই যে কথাটো ক'লোঁ যে আমি কিবা এটা সাহিত্য পাঠ পঢ়াৰ লগে লগে তাৰ সমসাময়িক সমাজখনো জানিব লাগিব যে শংকৰদেৱৰ এই কথাখিনি অপব্যাখ্যা হ'ব বা শংকৰদেৱক আমি মহাপুৰুষ বা তেওঁক অতিমানৱীয়ভাৱেও আমি চালে নহ'ব, তেওঁৰ কিছুমান দুষ্কৃতিও আমি চাম। গতিকে সেইবিলাক বিচাৰ কৰিবলৈ যাওঁতেও আমি কিন্তু সমসাময়িক সমাজ বা সমসাময়িক সমাজখনক আমি ওলাই কৰিব নোৱাৰোঁ। সেই সমাজখনৰ বৃত্তত ৰাখিহে আমি পাঠ এটাক আমি অধ্যয়ন কৰিব লাগিব। যে শংকৰদেৱে আকৌ এঠাইত লিখিছে মঠ ভাগৱত দ্বিতীয় স্কন্ধৰ যে স্ত্ৰী শুদ্ৰগণ অধম যৱন আনু জাতি পাপী নৰে হোৱা তত্ত্বপৰ বৈষ্ণৱজনৰ যদি শিল শিক্ষা ধৰে। যে স্ত্ৰী ক্ষুদ্ৰ অধম যৱন মানে যৱনক অধম বুলি কৈছে আনু জাতি পাপী নৰে এইবিলাক হৈছে পাপী নৰ বা মানে পাপী জাতি। গতিকে তেওঁলোকেও বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলে তেওঁলোকে মানে পবিত্ৰতা বা তেওঁলোকে এটা সেই যিটো তেওঁলোকৰ যি দুখ তাৰ পৰা তেওঁলোকে মুক্তিৰ এটা পথ লাভ কৰিব বুলি কোৱা হৈছে। গতিকে এই যিটো দৃষ্টিভংগী যে হিন্দু ধৰ্মৰ দৃষ্টিভংগীত কিছুমান মানুহক জন্মতে পাপী দুখী জাতি বুলি ধৰা হৈছে আৰু হিন্দু বৈষ্ণৱ সংস্কৃতি ধৰ্ম নোলোৱালৈকে তেওঁলোক অপবিত্ৰই হৈ থাকিব ধৰণৰ এটা ধাৰণা কৰা হৈছে। আৰু ইয়াতে এটা কথা কিন্তু খুব ইণ্টাৰেষ্টিং যে এনেকৈ যে ক'লে যে যিসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিলে তেওঁলোকক এনেকৈ কোৱা হ'ল, কিন্তু এইখিনিতে এটা কথা খুব ইণ্টাৰেষ্টিং আৰু সেইটো হৈছে যে সমসাময়িক সেই সময়ছোৱাত যিসকলে হিন্দু সংস্কৃতিৰ আৱৰ্তলৈ অহা নাছিলে বা হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিলে সেইসকলক পাপী ব্যভিচাৰী তেনেকৈ কোৱা হৈছিলে। কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে যে তেওঁলোকক যিসকলে শাসন কৰিছিলে ৰজা বা শাসকসকলক কিন্তু তেওঁলোকক এই দৃষ্টিভংগীৰ ঊৰ্ধত ৰখা হৈছিলে। গতিকে তেওঁলোকক আকৌ হিন্দু ধৰ্মীয় কৰিবৰ কাৰণে বা হিন্দু ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকক আকৌ কি কৰা হৈছিলে যে দৈৱিক কোনো দেৱতা বা কোনো দেৱীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সূত্ৰ নিৰ্মাণ কৰাৰ এটা চেষ্টা কৰা হৈছিলে। যে আমি পিছলৈ জানো যে চুতীয়া ৰাজপৰিয়ালে নিজকে ভীষ্মক ৰজাৰ উত্তৰসূৰী বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিছিলে, সেইটো এটা হয়তো নিৰ্মাণ আছিলে। যে আহোমসকলে নিজকে ইন্দ্ৰবংশীয় বুলি ক'বলৈ আৰম্ভ কৰিছিলে, খাচীয়া জয়ন্তীয়াসকলক হিন্দু দেৱী গৌৰীৰ সৈতে তেওঁলোকক সম্পৰ্ক কৰা হৈছিলে, সম্পৰ্ক সূত্ৰত তেওঁলোকক বন্ধা হৈছিলে খাচী জয়ন্তীয়া মুখিয়ালসকলক, কছাৰী মুখিয়ালসকলক ভীমৰ লগত তেওঁলোকক হেৰি কৰা হৈছিলে, যেনেকৈ কোচ ৰজা বিশ্বসিংহক মহাদেৱৰ বংশধৰ বুলি কোৱা হৈছিলে। গতিকে এই যিটো নেকি কাম, মই ইতিমধ্যে এইটো কথা উল্লেখ কৰিছিলোঁ যে শাসক আৰু শাসিতৰ মাজত ইয়াৰ ব্যৱধান সৃষ্টি কৰা হৈছিলে ইয়াৰ জৰিয়তে। আৰু তাৰ লগতে সেই যিটো প্ৰক্ৰিয়া যিটো আছিলে আমি ইতিমধ্যে কৈ গৈছিলোঁ যে শাসক পৰিয়াল তথা বংশক দৈৱিক মৰ্যাদা প্ৰদান কৰি হিন্দু ধৰ্ম দীক্ষিত কৰাটো অসমত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা আৰু বিকাশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আছিলে। গতিকে সেই তেনেবিলাক কাৰণতে বৰাহী ৰজা মহামানিকৈ মাধৱ কণ্ডলীৰ পৃষ্ঠপোষকতা কৰিছিলে। তেওঁ আছিলে ৰজা বৰাহী ৰজা, কিন্তু তেওঁ পৃষ্ঠপোষকতা কৰিছে মাধৱ কণ্ডলীক আৰু মাধৱ কণ্ডলীক অনুবাদ কৰিছে ৰামায়ণ। গতিকে সেই যে ৰজাসকলে লাহে লাহে তেওঁলোকক দৈৱিক মৰ্যাদা প্ৰদান কৰা হ'ল,
কিন্তু শাসকসকলক এনেকৈ তেওঁলোকক নিজ সেই মানে ব্যভিচাৰী তেনেকৈ কোৱা হ'ল, আৰু যিসকল শাসক আছিলে শাসিতসকলক তেনেকৈ কোৱা হ'ল, আৰু যিসকল শাসক আছিলে তেওঁলোকক দৈৱিক কোনো সম্পৰ্ক সূত্ৰ তেওঁলোকৰ সৈতে প্ৰতিষ্ঠা কৰা হ'ল। গতিকে যোগিনী তন্ত্ৰ আৰু কালিকা পুৰাণৰ কাহিনীবোৰে এনেধৰণৰ প্ৰয়াসবিলাক কৰিছিলে, আৰু অসম উপত্যকাৰ জনজাতীয় ঐতিহ্যক হিন্দু ঐতিহ্যৰ সৈতে সাঙোৰাৰ বা লিপিবদ্ধ কৰাৰ এটা প্ৰয়াস কৰা হৈছিলে। গতিকে সেইটো এটা খুব গুৰুত্বপূৰ্ণ মানে এটা পদক্ষেপ আছিলে, যে হিন্দু সংস্কৃতিয়ে যে অন্যান্য সংস্কৃতিবিলাকক বা জনজাতীয় বা আন ধৰ্মীয় আচাৰবিলাকক তেওঁলোকে ব্যভিচাৰ বুলি সমালোচনা কৰিছিলে, কিন্তু এইটো কথাও লক্ষণীয় যে যিমান সমালোচনা কৰিলেও কিন্তু সেই প্ৰত্যাহ্বানটো কিন্তু হিন্দু ধৰ্মৰ মাজত আছিলে, হিন্দু ধৰ্মৰ সম্প্ৰসাৰণত বা হিন্দু ধৰ্মৰ প্ৰতিষ্ঠাত কিন্তু সেই প্ৰত্যাহ্বানটো সদায় আছিলে, যে অন্যান্য পন্থাবিলাকো কিন্তু শক্তিশালী বা নিজৰ ঠাইত মানুহৰ মাজত সেইবিলাকৰ মাজত সেই পন্থাবিলাকৰ প্ৰতিও কিন্তু মানুহৰ আস্থা আছিলে। যে আমি এইটো কথা শংকৰদেৱৰ ক্ষেত্ৰতে আমি দেখা পাওঁ যে স্বয়ং শংকৰদেৱৰ পত্নীয়ে ঘৰ জেউতীৰ পূজা কৰিছিলে আৰু শিৱ পূজা কৰিছিলে, যি শংকৰদেৱে সেই তেনে পূজাৰ বিৰোধিতা কৰিছিলে বা বৈষ্ণৱ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে। গতিকে সেই তেনেকুৱা বিভিন্ন পন্থা অসমত আছিলে, আৰু সেই সকলোবিলাক পন্থা নোহোৱা কৰি, সেই সকলোবিলাক পন্থা নাইকিয়া কৰি হিন্দু ধৰ্মৰ উত্থান হোৱাত আৰু নৱবৈষ্ণৱ ধৰ্ম শেষলৈ প্ৰতিষ্ঠা হোৱাত এইটো এটা মানে দীঘলীয়া প্ৰক্ৰিয়া বা দীঘলীয়া এটা পৰিক্ৰমা। গতিকে সেই কথাবিলাক পঢ়াটো খুব মানে জনাটো খুব প্ৰয়োজনীয় আৰু খুব ইণ্টাৰেষ্টিঙো। সি যি কি নহওক, যিহেতু আমি ইতিমধ্যে গম পালোঁ যে কেনেকৈ ৰজাসকলে বা শাসকসকল লাহে লাহে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিলে, হিন্দু ধৰ্মৰ পৃষ্ঠপোষকসকলে কেনেকৈ তেওঁলোকক কোনো দেৱতা দেৱীৰ সৈতে সম্পৰ্কিত কৰিছিলে, আৰু লাহে লাহে তেওঁলোকে হিন্দু ধৰ্মীয় যিসকল নেকি পৃষ্ঠপোষক লেখক সাহিত্যিক ধৰ্মপ্ৰচাৰকসকলক পৃষ্ঠপোষকতা দি আৰম্ভ কৰিছিলে, আৰু তাৰ লগতে আৰু এটা কাম আৰম্ভ হৈছিলে, সেইটো হ'ল তেওঁলোকে কি কৰিছিলে, উত্তৰ ভাৰত বা অন্যান্য অঞ্চলৰ পৰা এই হিন্দু ধৰ্মৰ উচ্চ হিন্দুৰ মানুহক তেওঁলোকে হেৰি কৰিছিলে, আমন্ত্ৰণ জনাইছিলে, তেওঁলোকে তেওঁলোকক অসমলৈ আনিছিলে। এতিয়া মাধৱ কণ্ডলীৰ পৃষ্ঠপোষক দুৰ্লভ নাৰায়ণৰ নিৰ্দেশতে শ্ৰীমন্ত শংকৰদেৱৰ উপৰি পুৰুষ চণ্ডীপৰ কামৰূপলৈ আহিছিল বুলি জনা যায়। আৰু তেনেকৈ যিটো নেকি উত্তৰ ভাৰতৰ বা সেই যি উচ্চ হিন্দু সম্প্ৰদায়ৰ যিবিলাক যিসকল ব্ৰাহ্মণ আছিলে, সেই তেওঁলোক অসমলৈ এটা প্ৰব্ৰজনৰ এটা ঢৌ এটা সৃষ্টি হৈছিলে। আৰু নৱবৈষ্ণৱ ধৰ্মৰ যিসকল উপৰি পুৰুষ আছিলে, সেই বেছিভাগ উপৰি পুৰুষে কিন্তু নৱবৈষ্ণৱ ধৰ্মৰ যিসকল নেকি প্ৰচাৰক, তেওঁলোকৰ বেছিভাগ উপৰি পুৰুষে কিন্তু এই প্ৰব্ৰজনৰ দ্বাৰাই অসমলৈ আহিছিলে। শংকৰদেৱো সেই যিটো চণ্ডীপৰ যিটো প্ৰব্ৰজন বা তেওঁৰ উত্তৰ উপৰি পুৰুষৰ যি প্ৰব্ৰজন, সেই প্ৰব্ৰজনৰ দ্বাৰাই শংকৰদেৱৰ উত্তৰ পুৰুষো অসমলৈ আহিছিল। গতিকে সেই যিটো প্ৰক্ৰিয়া এটা আৰম্ভ হৈছিলে, গতিকে ৰাজকীয় পৃষ্ঠপোষকতা, তাৰপিছত লাহে লাহে এটা সামন্তীয় শ্ৰেণী যিটো গঢ় লৈছিলে, সামন্তীয় শ্ৰেণীৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ লাহে লাহে বেছি হৈছিলে, আৰু জনজাতীয় ৰজাসকলেও হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে, আৰু বাহিৰৰ পৰা ব্ৰাহ্মণ আনি অসমত প্ৰতিষ্ঠা কৰা হৈছিলে, সেই যিবিলাক ব্ৰাহ্মণ কাৰ্য আনি প্ৰতিষ্ঠা কৰা হৈছিলে, আৰু লাহে লাহে অসমত সেই যিটো বৈষ্ণৱ সংস্কৃতি বা হিন্দু ধৰ্মীয় যিটো বৈষ্ণৱ সংস্কৃতি, তাৰ ভেটিটো লাহে লাহে খুব শক্তিশালী হ'ব লৈছিলে। আমি এটা কথা জনা যায় যে দুৰ্লভ নাৰায়ণে সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থক তেওঁ স্থাপন কৰিছিল বুলি জনা যায়। গতিকে বিভিন্ন প্ৰত্যাহ্বান যদিও দেখা গৈছিলে, কিন্তু সেই প্ৰত্যাহ্বানবিলাকৰ মাজতেই কিন্তু আমি দেখা পাওঁ যে হিন্দু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ এটা কিন্তু পটভূমিও সেই সময়ছোৱাত প্ৰাক শংকৰী যুগৰ বা শংকৰদেৱ জন্ম হোৱাৰ সেই সময়ছোৱাতে আমি সেইটো লক্ষ্য কৰোঁ, সেইটো দেখা পাওঁ। গতিকে সেই কথাখিনিও, সেই কথাবিলাক মই খুব সংক্ষিপ্তভাৱে তোমালোকৰ কথাখিনি ক'বলৈ যত্ন কৰিছোঁ, আৰু সেই কথাখিনি জানিবৰ কাৰণে তোমালোকে
মইতিমধ্যে উল্লেখ কৰি অহা গ্ৰন্থসমূহ চাব পাৰা, যি অসমৰ সেই যিটো নেকি ধৰ্মীয় ইতিহাসটো, সেইটো মই ইতিমধ্যে বৌদ্ধ ধৰ্মৰ কথাও তোমালোকক কৈছিলোঁ। গতিকে সেই ধৰ্মীয় ইতিহাসটো আমাৰ মানে কিয়নো এই সময়ছোৱাৰ সাহিত্যৰ মূল চালিকা শক্তিটো ধৰ্ম আছিলে। আমি যে ইমান ধৰ্মৰ কথা কৈ আছোঁ, যেতিয়া আমি আধুনিক সাহিত্য পঢ়িবলৈ যাম তেতিয়া ধৰ্মৰ প্ৰসংগ ইমান নাহে, কিন্তু মধ্যযুগৰ সাহিত্য বুলি কওঁতে ধৰ্মীয় সাহিত্য, আমি চৰ্যাপদ বুলি কওঁতে ধৰ্মীয় সাহিত্য। গতিকে ধৰ্মীয় সাহিত্যৰ সৃষ্টিৰ যিটো বেকগ্ৰাউণ্ড বা শংকৰদেৱৰ সাহিত্যৰ সৃষ্টিৰ যিটো বেকগ্ৰাউণ্ড, সেইটো ধৰ্মকেন্দ্ৰিক বা ধৰ্মীয় এটা পৰিৱেশৰ পৰাই সেই সাহিত্যবিলাকৰ সৃষ্টি হৈছিলে। গতিকে এই সাহিত্যবিলাকৰ আলোচনা প্ৰসংগত ধৰ্মৰ কথাটো ক'বলগীয়া হৈছে। গতিকে ইয়াৰ পিছতে আমি আহোঁ শংকৰদেৱৰ কথা কিছু কওঁ, যে শংকৰদেৱৰ জীৱন পৰিক্ৰমা বা শংকৰদেৱৰ সাহিত্য সম্পৰ্কে। যিহেতু আমাৰ ক্লাছ খুব কমেই হ'ব, গতিকে আমি কম মানে কম কমকৈ সকলোবিলাক দিশ আমি চোৱাটো খুবেই জৰুৰী, আৰু তোমালোকে সেইবিলাক কথা নিজেও পঢ়িবা আৰু পিছত সুধিবা আৰু মই পাৰিলে বেলেগ ধৰণৰ মেটেৰিয়েলছ তোমালোকক দিব যত্ন কৰিম পিছত পঢ়িবৰ কাৰণে।